এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিগত 11 বছৰত উত্তৰ পূৰ্বাঞ্চলত 7,200 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰ ঘাইপথ নিৰ্মাণ কৰা হৈছে বুলি সংসদৰ বাজেট অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ প্ৰকাশ। ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে অভিযোগ দিয়াটোক জাতীয় দায়িত্ব হিচাপে গণ্য কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহান। মহাৰাষ্ট্ৰৰ বাৰামতীত সংঘটিত এটা বিমান দুৰ্ঘটনাত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ 5 জন লোকৰ প্ৰাণহানি। কাইলৈ ৰাজ্যিক মৰ্যাদাৰে পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া। পথৰুঘাটৰ ৰণৰ 140 গৰাকী শ্বহীদৰ স্মৃতিত আজি কৃষক শ্বহীদ দিৱস পালন। আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত ৰাজস্থানৰ বিৰুদ্ধে অসমৰ 3-0 গলত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ বিশ্বই সিন্ধুৰ অভিযানৰ সময়ত প্ৰতিৰক্ষা বাহিনীসমূহৰ সাহস আৰু শক্তি প্ৰত্যক্ষ কৰা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মত প্ৰকাশ কৰিছে। বাজেট অধিৱেশনৰ আজি প্ৰথম দিনা সংসদৰ উভয় সদনক উদ্দেশি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশে নিজৰ সম্পদৰাজি ব্যৱহাৰ কৰি সন্ত্ৰাসবাদী ঘাটিসমূহ ধবংস কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে ভাৰতৰ ওপৰত হোৱা যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি চৰকাৰে শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। সিন্ধু জল চুক্তি প্ৰত্যাহাৰো ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ অংশ বুলি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰৰ দৃঢ় নীতি আৰু উদ্যমৰ বাবে দেশত কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চৰকাৰে বৰ্তমান কৃষিখণ্ডত উৎপাদনৰ ক্ষেত্ৰত পিছপৰি থকা শস্যসমূহৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰি আছে। শ্ৰীমতী মুৰ্মুৱে কয় যে বিগত 11 বছৰত উত্তৰ পূৰ্বাঞ্চলত 7,200 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত দূৰণিবতীয়া দুৰ্গম এলেকা, পাৰ্বত্য এলেকা, জনজাতি বসতি প্ৰধান অঞ্চল আৰু সীমান্ত এলেকাসমূহৰ সৈতে যোগাযোগ সুচল হৈছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে গ্ৰামাঞ্চলৰ উন্নয়ন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ উদ্দেশ্যে বিকশিত ভাৰত জি ৰামজী নামৰ এখন আইন প্ৰণয়ন কৰা হৈছে। তেওঁ কয় যে এই নতুন আইনৰ জৰিয়তে গাঁওসমূহত 125 দিনৰ কৰ্মসংস্থাপন নিশ্চিত কৰা হৈছে। একে সময়তে আইনখনে দুৰ্নীতি নিয়ন্ত্ৰণ আৰু হৰলুকী ৰোধ কৰাত সহায় কৰিব বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা 10-11 বছৰত প্ৰতিটো খণ্ডত দেশৰ ভেটি সুদৃঢ় হৈছে আৰু 2026 বৰ্ষতো বিকশিত ভাৰত যাত্ৰাৰ গুৰুত্বপূৰ্ণ আধাৰৰূপে পৰিগণিত হ'ব। ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে অভিযোগ দিয়াটোক জাতীয় দায়িত্ব হিচাপে গণ্য কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহান জনাইছে। তেওঁ কয় যে ৰাজ্যৰ জাতীয় দল সংগঠনেও নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিব লাগে। বিদেশী বুলি সন্দেহ কৰা 5 লাখতকৈ অধিক লোকৰ বিৰুদ্ধে বিজেপিৰ কৰ্মীসকলে অভিযোগ দাখিল কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে এই অভিযোগ সন্দৰ্ভত বিবেচনা কৰিব বুলি তেওঁ উল্লেখ কৰে। সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে বিজেপিয়ে সদায় কাম কৰি যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
এছআৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব। সকলোৱে জানো যে অসমত বাংলাদেশী মিয়া আহিছে। যদি এছআৰত এজনেও নটিচ নাপায়, তাৰ মানে মিনিংটো কি হ'ব যে অসমত কোনো বিদেশী নাগৰিক নাই। সেইকাৰণে বিজেপিৰ কৰ্মীসকলে যাক বিদেশী বুলি সন্দেহ কৰিছে তাৰ ওপৰত কমপ্লেইন দিছে, চৰকাৰ বা নিৰ্বাচনী আয়োগে বিবেচনা কৰিব। কিন্তু আজি যদি আমি এখনো কমপ্লেইন নিদিওঁ, কালি যদি কোনোবাই কয় অসমত বিদেশী আছে, তেতিয়াহ'লে তেওঁলোকে কি ক'ব? যদি বিদেশী আছিল এছআৰত কিয় এখনো কমপ্লেইন নগ'ল? গতিকে এছআৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছে, অকল বিজেপিৰে নহয় বাকী দল সংগঠনৰো দায়িত্ব আছে।
উল্লেখযোগ্য যে অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ দিশত অধিক সংবেদনশীল আৰু দায়িত্বশীল হোৱাৰ বাবে আহান জনাই কালি সদৌ ছাত্ৰ সন্থাই ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰৰ জৰিয়তে ভোটদাতা তালিকাৰ বিশেষ সংশোধনীৰ পোষকতা কৰি ছাত্ৰ সংগঠনটোৱে কয় যে এই প্ৰক্ৰিয়াৰ ফলত খিলঞ্জীয়া সংখ্যালঘু লোকসকল সমস্যাৰ সন্মুখীন হোৱা উচিত নহয়। অৱশ্যে অবৈধ নাগৰিকৰ নাম তালিকাৰ পৰা কৰ্তন হবই লাগিব বুলি সংগঠনটোৱে দাবী উত্থাপন কৰে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত কয় যে ৰাজ্যখন অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ সমস্যাৰে ভাৰাক্ৰান্ত। অবৈধ নাগৰিকে ৰাজ্যৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰা বিষয়টো সন্দৰ্ভত ছাত্ৰ সংগঠনটোৱে পূৰ্বৰে পৰাই চৰকাৰক দৃষ্টিগোচৰ কৰি আহিছে বুলি সংগঠনটোৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে উল্লেখ কৰে।
স্পেচিয়েল ৰিভিজন চলি আছে। ৰিভিজনত বহু খিলঞ্জীয়া মুছলমান লোকলৈ নটিচ অহা সন্দৰ্ভত ইতিমধ্যে আমি নিৰ্বাচনী বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছো। বহু খিলঞ্জীয়া লোকৰ নাম সন্দৰ্ভত কোনোবাই তাতে অবজেকশ্যন দিছে আৰু অবজেকশ্যন দিয়াৰ ফলত মানুহৰ কিছু সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। আমি কৈছো যে সৰলীকৃত প্ৰক্ৰিয়াৰে সৈতে গোটেই বিষয়বস্তুটো শেষ হ'ব লাগে। কিন্তু আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগে আৰু এছআৰ আমি বিচাৰো, সেই কথাটো স্পষ্ট। অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট থকা ভোটাৰ তালিকাৰে সৈতে অসমত নিৰ্বাচন অনুষ্ঠিত হৈ আহিছিল আৰু এই যিসকল অবৈধ ভোটাৰৰ নাম ইয়াত সন্নিবিষ্ট হৈ আছে সেইসমূহৰ নাম কৰ্তন কৰি বিদেশী মুক্ত এখন ভোটাৰ তালিকাৰ সৈতে অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব আৰু এই ক্ষেত্ৰত নিৰ্বাচন আয়োগ চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কিন্তু তাৰ ক্ষেত্ৰত যাওঁতে নিৰ্বাচন আয়োগে মুছলমান হ'লেই যে বিদেশী হ'ব তেনেকুৱা চিন্তাধাৰাৰ সৈতে যাতে কাম নকৰে বিদেশী সামস্যাৰ সৈতে ভাৰাক্ৰান্ত হৈ থকা এটা ৰাজ্য আমাৰ অসম আৰু এইখন অসমত কিছু সূক্ষ্মভাৱে গোটেই প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰি নিৰ্বাচন আয়োগে তেওঁলোকৰ দায়িত্ব সমাপন কৰক এই আহ্বান আমাৰ নিৰ্বাচন আয়োগলৈ থাকিব।
ভোটাৰ তালিকাৰ পুনৰীক্ষণ ব্যৱস্থা সম্পূৰ্ণ বিধিগত নিৰপেক্ষ আৰু স্বচ্ছতাৰে পৰিচালনা কৰাৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়েও আজি মুখ্য নিৰ্বাচন আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ জৰিয়তে একাংশ খিলঞ্জীয়া লোকক হাৰাশাস্তি কৰা হৈছে বুলি ছাত্ৰ সংগঠনটোৱে পত্ৰত উল্লেখ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
মহাৰাষ্ট্ৰৰ বাৰামতীত আজি পুৱা সংঘটিত এটা বিমান দুৰ্ঘটনাত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ পাঁচজন লোকে প্ৰাণ হেৰুৱায়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে বিমানখনৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দুজন সুৰক্ষা বিষয়া আৰু দুগৰাকী বিমান পৰিচালক আছিল। বিমানখনে বাৰামতী বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে বিমানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবাৰ্তাত অজিত পাৱাৰৰ অকাল মৃত্যুক দেশৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। তেওঁ কয় যে মহাৰাষ্ট্ৰ বিশেষকৈ সমবায় খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে পাৱাৰক সদায় স্মৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে জনগণৰ নেতা অজিত পাৱাৰে তৃণমূল পৰ্যায়ৰ পৰা জনসাধাৰণৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল। কঠোৰ পৰিশ্ৰমী আৰু সেৱাৰ মনোভাৱৰ বাবে তেওঁ সৰ্বজন সমাদৃত আছিল বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে উপ মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে দুৰ্ঘটনাত নিহত আটাইকেইগৰাকী ব্যক্তিৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়েও এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। জনতাৰ সেৱা আৰু কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা অজিত পাৱাৰৰ মহাৰাষ্ট্ৰৰ উন্নয়ন আৰু শাসন ব্যৱস্থাৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰয়াত উপ মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে। 1894 চনৰ 28 জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত ব্ৰিটিছৰ বৰ্ধিত খাজনাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ শ্বহীদ হোৱা কৃষকসকলৰ স্মৃতিত আজি কৃষক শ্বহীদ দিৱস পালন কৰা হয়। 1894 চনৰ আজিৰ দিনটোতে দৰং জিলাৰ মঙলদৈৰ পৰা প্ৰায় 16 কিলোমিটাৰ পশ্চিমে অৱস্থিত পথৰুঘাটত ব্ৰিটিছ আৰক্ষীৰ গুলীত কমেও 140 গৰাকী কৃষক শ্বহীদ হৈছিল। তদুপৰি প্ৰায় 150 গৰাকী আহত হৈছিল। এই শ্বহীদসকলৰ স্মৃতিত দৰং জিলাৰ পথৰুঘাটত কালিৰে পৰা দুদিনীয়াকৈ কৃষক শ্বহীদ দিৱস আৰু ৰাইজমেল অনুষ্ঠিত হয়। আজি শ্বহীদৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰি শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সন্দৰ্ভত দৰঙৰ সংবাদদাতা ময়ূক গোস্বামীয়ে এইদৰে কয়।
এই উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে ব্ৰিটিছ শাসকৰ বৰ্ধিত খাজানা আৰু শোষণমূলক নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই পথৰুঘাট কৃষক বিদ্ৰোহত প্ৰাণ আহুতি দিয়া 140 গৰাকী কৃষকৰ সৰ্বোচ্চ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ এই প্ৰসংগত কয় যে শ্বহীদসকলৰ অতুলনীয় সাহস আৰু ত্যাগে আজিৰ প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰেৰণা যোগাই আহিছে। পথৰুঘাটৰ কৃষক বিদ্ৰোহক তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় বুলি চিহ্নিত কৰে আৰু ই সদায় চিৰস্মৰণীয় হৈ ৰব বুলি কয়। এই অনুষ্ঠানতে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। তদুপৰি এখন প্ৰদৰ্শনীও আয়োজন কৰা হয়। প্ৰদৰ্শনী বিভিন্ন চৰকাৰী বিভাগ আৰু আত্মসহায়ক গোটসমূহে কৃষি সামগ্ৰী, চৰকাৰী আঁচনি আৰু স্থানীয়ভাৱে উৎপাদন কৰা সামগ্ৰী প্ৰদৰ্শন কৰে আৰু দৰ্শনাৰ্থীসকলৰ বিশেষ আকৰ্ষণ লাভ কৰে। দুদিনীয়া এই কাৰ্যসূচী সন্ধিয়া বন্তি প্ৰজ্বলনে সামৰণি পৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। শ্ৰীশ্বাহে কাইলৈ নিশাটো ডিব্ৰুগড়ত কটাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পৰহিলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ এখন জনসভাতো ভাষণ দিব। ইয়াৰ পিছত তেওঁ ধেমাজিত মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই সন্দৰ্ভত ধেমাজিৰ পৰা এয়া আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মা।
মিচিং ডেকা গাভৰুৰ বিভিন্ন নৃত্য গীত, গুমৰাং, মিবু, ঐনিতমৰ হোৰেৰে এতিয়া জীপাল হৈ পৰিছে দশম সংখ্যক মিচিং যুৱ মহোৎসৱৰ বাকৰি। অসমৰ তৃতীয় বৃহৎ জনগোষ্ঠীটোৰ যে যুব মহোৎসৱ তাত সম্প্ৰীতিৰ ভাতৃত্ববোধৰ প্ৰতিফলিত কৰাৰ বাবে বিভিন্ন জনগোষ্ঠীৰ তাত সমাগম হৈছে। বিশেষকৈ অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীৰ লোকে মিচিং যুৱ মহোৎসৱত ভিৰ কৰিছে। ইফালে মিচিং জাতীয় সংগঠন TMPK উদ্যোগত আয়োজিত এইবাৰ বিশাল সমাৰোহত তেওঁলোকে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহক আমন্ত্ৰণ জনাইছে আৰু অমিত শ্বাহে ইতিমধ্যে অহা 30 জানুৱাৰীত মিচিং যুৱ মহোৎসৱত উপস্থিত হবহি আৰু তাৰ বাবে তেখেতক আদৰিবৰ বাবে ইতিমধ্যে মিচিং জনগোষ্ঠীৰ প্ৰায় 20 সহস্ৰাধিক ৰাইজ সাজু হৈছে আৰু সমান্তৰালভাৱে অমিত শ্বাহক আগমনক লৈ ধেমাজি জিলা প্ৰশাসনৰ মাজতো তৎপৰতা বৃদ্ধি পাইছে।
সন্ধিয়াৰ ভাগলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশ ল'ব। অসম ভ্ৰমণ সামৰি শ্ৰীশ্বাহ পশ্চিমবংগলৈ ৰাওনা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰৰ ডিমৌ আৰু ৰঙানদী সমষ্টিত দুখন জনসভাত অংশ লৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰথম পৰ্যায়ত 10,000 টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। দুয়োটা সমষ্টিৰ মুঠ 57,646 গৰাকী হিতাধিকাৰীক এই চেক বিতৰণ কৰা হয়। এই ধনৰ জৰিয়তে মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কাইলৈ গোলাঘাট বিধানসভা সমষ্টিত আত্মসহায়ক গোটৰ 37,873 গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ 10,000 কোটি টকাৰ চেক বিতৰণ কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে 313 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। তেওঁ 4 কোটি টকা ব্যয়েৰে নিৰ্মিত মুকলি প্ৰেক্ষাগৃহ, 7 কোটি টকা ব্যয় সাপেক্ষে বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু 4 কোটি টকা ব্যয়েৰে নিৰ্মিত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো মুকলি কৰিব। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণতে 104 কোটি টকা ব্যয় সাপেক্ষে গোলাঘাট মেৰাপানী পথ আৰু 106 কোটি টকা ব্যয় সাপেক্ষে পদুমণি ৰঙাজান পথো মুকলি কৰিব। তেওঁ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ো মুকলি কৰিব। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ ৰহমপুৰ আৰু বৰহোলা চৰৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত কালি সংঘটিত না দুৰ্ঘটনাত সন্ধানহীন লোকসকলৰ আজিও কোনো সুসূত্ৰ লাভ কৰিব পৰা হোৱা নাই। এই লোকসকলক উদ্ধাৰৰ বাবে আজি পুৱাৰে পৰা পুনৰ অভিযান চলোৱা হয় যদিও কাৰো সন্ধান লাভ কৰিব পৰা হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতৰ প্ৰতি লক্ষ্য ৰাখি নদীখনৰ বিভিন্ন দিশত দুবাৰৰ দলে অভিযান চলায়। তদুপৰি পুৱাৰে পৰা NDRF আৰু SDRFৰ দলে দুৰ্ঘটনা সংঘটিত হোৱা স্থানক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰৰ বিভিন্ন দিশত উদ্ধাৰ অভিযান চলায়। এই অভিযানত বৰপেটা আৰক্ষীয়েও সহযোগিতা আগবঢ়ায়। উল্লেখযোগ্য যে কালি এখন টুলুঙা নাৱৰে শিশুসহ 32 জন লোক ৰহমপুৰৰ পৰা বৰহোলালৈ যাত্ৰা কৰিছিল। বৰহোলা চৰ পোৱাৰ আগমুহূৰ্তত ব্ৰহ্মপুত্ৰৰ পকনীয়াত পৰি নাওখন বুৰ যায়। বাকী যাত্ৰীসকলে সাঁতুৰি আৰু আন এখন নাৱৰ নাৱৰীয়াৰ সহযোগত নিজকে ৰক্ষা কৰিবলৈ সমৰ্থ হয় যদিও নাওসহ 6 জন লোক সন্ধানহীন হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি হোজাই জিলাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ তৃতীয় দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়খনত কলা বাণিজ্য আৰু বিজ্ঞান শাখাত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ 717 গৰাকী শিক্ষাৰ্থীক সমাৰোহত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। 3 গৰাকী কৃতি শিক্ষাৰ্থীক ৰাজ্যপালগৰাকীয়ে সোণৰ পদক প্ৰদান কৰে। দীক্ষান্ত সমাৰোহত স্নাতকোত্তৰ শ্ৰেণীৰ 90 গৰাকী শিক্ষাৰ্থী আৰু স্নাতক শ্ৰেণীৰ 629 গৰাকী শিক্ষাৰ্থীক প্ৰমাণ পত্ৰ আগবঢ়োৱা হয়। CPI দলে আসন্ন বিধানসভা নিৰ্বাচনত ৰাজ্যৰ মুঠ 7টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। দলৰ নেতৃবৃন্দই আজি ঘোষণা কৰা অনুসৰি দলটোৱে শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিগাঁও, ঢকুৱাখনা, গৌৰীপুৰ আৰু ডিমৌ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দলটোৱে নাজিৰাত কনক গগৈ, তিতাবৰত বিশ্বজিৎ শইকীয়া, ঢকুৱাখনাত ধীৰেণ কছাৰীক প্ৰাৰ্থিত্ব দিছে। একেদৰে গৌৰীপুৰত শ্বেখ মনচুৰ ৰহমান, মৰিগাঁৱত তপন ডেকা আৰু ডিমৌত কৃষ্ণ গগৈক দলটোৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। দলটোৱে বাকী 119টা সমষ্টিত বিজেপি বিৰোধী দলৰ প্ৰাৰ্থীসকলক ভোটদান কৰিবলৈ জনসাধাৰণক আহান জনাইছে। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমে আজি ঢকুৱাখনাত অনুষ্ঠিত মৰণপণ যুঁজত ৰাজস্থানক 3-0 গলত পৰাস্ত কৰে। অসমে আৰম্ভণিৰ পৰা আক্ৰমণাত্মক মনোভাৱেৰে খেলি কেইবাটাও সুযোগ সৃষ্টি কৰে। প্ৰজ্ঞান গগৈয়ে খেলৰ 33 মিনিটত ৰাজস্থানৰ ৰক্ষাক্ৰমৰ খেলুৱৈসকলৰ খেলি মেলিৰ সুযোগ গ্ৰহণ কৰি অসমৰ হৈ প্ৰথমটো গল দিয়ে। ইয়াৰ পাছতে খেলৰ 43 মিনিটত প্ৰাঞ্জল ভূমিজে কৰা গলেৰে অসমে 2-0 গলৰ অগ্ৰগতি লাভ কৰে। খেলৰ দ্বিতীয়াৰ্ধত আক্ৰাঙে অসমৰ হৈ তৃতীয়টো গল কৰে। এই জয়ৰ সুবাদত অসমে 4খন খেলৰ পৰা 5 পইণ্ট অৰ্জন কৰি গ্ৰুপৰ চতুৰ্থ স্থানত উপনীত হয়। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল কিছু সময় পাছতে বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। ভাৰতে খেলখনত টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতে ইতিমধ্যে প্ৰথম 3খন খেলত জয়লাভ কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিগত 11 বছৰত উত্তৰ পূৰ্বাঞ্চলত 7,200 কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে বুলি সংসদৰ বাজেট অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু প্ৰকাশ। ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে অভিযোগ দিয়াটোক জাতীয় দায়িত্ব হিচাপে গণ্য কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। মহাৰাষ্ট্ৰৰ বাৰামতীত সংঘটিত এটা বিমান দুৰ্ঘটনাত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ 5 জন লোকৰ প্ৰাণহানি। কাইলৈ ৰাজ্যিক মৰ্যাদাৰে পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া। পথৰুঘাটৰ ৰণৰ 140 গৰাকী শ্বহীদৰ স্মৃতিত আজি কৃষক শ্বহীদ দিৱস পালন আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত ৰাজস্থানৰ বিৰুদ্ধে অসমৰ 3-0 গ'লত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।